এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁইৰ জন্মবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি কটন বিশ্ববিদ্যালয়ত কিছু সময় পাছতে আয়োজিত এটা অনুষ্ঠানত 2025 বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এইবাৰ মুঠ 18 গৰাকী সাহিত্যিকে সাহিত্য বঁটা লাভ কৰাৰ লগতে 10 গৰাকী সাহিত্যিকলৈ সাহিত্যিক পেঞ্চন আগবঢ়োৱা হৈছে। 2025 বৰ্ষৰ সাহিত্য বঁটা লাভ কৰাসকলৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ডঃ সূৰ্যকান্ত হাজৰিকা, কিশোৰী মোহন দাস, অৰ্পণা কোঁৱৰ, আশুতোষ দাস, গুৰমাইল সিং, সুবৰ্ণা শইকীয়াকে ধৰি কেইবাগৰাকীও সাহিত্যিক আছে। এই বঁটা লাভ কৰি সাহিত্যিক অৰ্পণা কোঁৱৰে এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে।
অসম চৰকাৰক মোক সাহিত্য বঁটা প্ৰদান কৰাৰ বাবে মই চৰকাৰৰ ওচৰত কৃতজ্ঞ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দৰে সাহিত্যিকক এনেধৰণৰ স্বীকৃতি প্ৰদান কৰাৰ বাবে আমাক বিদ্যানীতিৰ দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগায়। আচলতে এই কামবিলাক কৰিবৰ কাৰণে অসম চৰকাৰে সাহিত্যিকসকলক বঁটা প্ৰদান কৰি স্বীকৃতি প্ৰদান কৰাৰ কাৰণে আমাৰ প্ৰত্যেকজন সাহিত্যিকে নিশ্চয় তেওঁলোকৰ কৰ্তব্যত আগবাঢ়ি যোৱাত নিশ্চয় অনুপ্ৰেৰণা পাব। মই এই সাহিত্য এৱাৰ্ডৰ কাৰণে 2খন কিতাপ গ্ৰন্থ নিৰ্বাচন কৰি দিছিলোঁ। এখন হ'ল ভাষা বিজ্ঞান আৰু ধ্বনি বিজ্ঞানৰ পৰিভাষা কোষ। এইখনত আচলতে ভাষা বিজ্ঞানৰ যিবিলাক শব্দ ইংৰাজী ভাষাৰ পৰা আমি গ্ৰহণ কৰিছোঁ, সেই শব্দবিলাকৰ একোটা একোটা আমি পৰিভাষা নিৰ্ধাৰণ কৰি একোটা একোটা ব্যাখ্যা আগবঢ়াইছোঁ আৰু তাৰ লগত উদাহৰণৰ এটা বুজাবলৈ চেষ্টা কৰিছোঁ।
গুৱাহাটীত কাইলৈ হ'বলগীয়া প্ৰখ্যাত আমেৰিকান সংগীত শিল্পী পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ পৰিপ্ৰেক্ষিতত মহানগৰ আৰক্ষীয়ে যান বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও স্থানত যান বাহন ৰখোৱাত বাধা আৰোপ কৰাৰ লগতে বেলতলা, 6 মাইল আৰু খানাপাৰাৰ আশে পাশে যান বাহন ৰখোৱাৰ বাবে আৰক্ষীয়ে সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মহানগৰ আৰক্ষীয়ে কালি এখন সংবাদমেলত উল্লেখ কৰে। জনসাধাৰণৰ সুৰক্ষা আৰু মহানগৰীখনত যান বাহন চলাচলৰ ক্ষেত্ৰত অসুবিধা হ্ৰাস কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মহানগৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে। ওদালগুৰি জিলাৰ চামৰাঙৰ ভাৰত ভূটান সীমান্তত এটা নতুন ভূমি শুল্ক কেন্দ্ৰ স্থাপন কৰা হ'ব। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটা আৰু গুৱাহাটীস্থিত ভূটানৰ বাণিজ্যিক দূতাবাসৰ মুৰববী জিগমে থিনলে নামগিয়ালে কালি এই সন্দৰ্ভত আলোচনা কৰে। ডঃ কোটাই কয় যে বৈঠকত তেওঁলোকে ভূমি শুল্ক কেন্দ্ৰটো কাৰ্যকৰী কৰি তোলাৰ অন্তৰ্বৰ্তী ব্যৱস্থাৰ বিষয়ে গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ পূৰ্বে আমদানি আৰু ৰপ্তানি বৃদ্ধিৰ বাবে চামৰাঙক কাৰ্যক্ষম সীমা চুক্তিলৈ ৰূপান্তৰ কৰাৰ বিভিন্ন ব্যৱস্থাৰ অন্বেষণ আৰু যুটীয়া ক্ষেত্ৰ নিৰীক্ষণৰ বাবে সংশ্লিষ্ট সকলো পক্ষৰ প্ৰতিনিধিক লৈ এখন সমিতি গঠন কৰা হৈছিল। সম্প্ৰতি অসম ভূটান সীমান্তৰ বাক্সাৰ দৰঙা আৰু চিৰাঙৰ হাতীচাৰত দুটা ভূমি শুল্ক কেন্দ্ৰ আছে। 2023-24 বৰ্ষত দৰঙা ভূমি সীমা শুল্ক কেন্দ্ৰৰে 1,096 কোটি টকাৰ বাণিজ্য হৈছে আৰু হাতীচাৰ কেন্দ্ৰৰে এই সময়ছোৱাত 811 কোটি টকাৰ আমদানি ৰপ্তানি হৈছে। 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক কাইলৈ ডঃ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত স্কুটাৰ বিতৰণ কৰা হ'ব। এই বঁটা লাভ কৰা 11,250 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 6,860 গৰাকী ছাত্ৰী আৰু 4,390 গৰাকী ছাত্ৰ আছে। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থাকিব। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰা ছাত্ৰীয়ে এই বঁটা লাভ নকৰে। আছাম ৰাইফলছে কালি মণিপুৰৰ থৌবাল জিলাত বেনাৰ্ছ অব ইউনিটি নামৰ এটা অত্যাধুনিক মহিলা সবলীকৰণ কেন্দ্ৰ গঞাক হস্তান্তৰ কৰে। অপাৰেচন সদ্ভাৱনাৰ অংশ হিচাপে আছাম ৰাইফলছৰ উদ্যোগত এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। এই উদ্যমৰ অধীনত সেৱাৰ পৰা বঞ্চিত বিভিন্ন সম্প্ৰদায়, ভগনীয়া পৰিয়ালৰ মহিলা আৰু তৃতীয় লিংগৰ লোকসকলৰ আৰ্থসামাজিক পৰিৱৰ্তনৰ পৰিকল্পনা কৰা হৈছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাতিঙিমাৰীত জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতৰ 6টা পদৰ বাবে আজি লিখিত পৰীক্ষা অনুষ্ঠিত হৈছে। এই পৰীক্ষাত 410 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। কটকটীয়া নিৰাপত্তাৰ মাজত পুৱা 9:30 বজাৰ পৰা পৰীক্ষা অনুষ্ঠিত হৈছে। লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী দুলুং সংৰক্ষিত বনাঞ্চলৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ লক্ষ্যৰে অহা 11 ডিচেম্বৰৰ পৰা 4 দিনীয়াকৈ দুলুং সোৱণশিৰি মহোৎসৱ আৰম্ভ হ'ব। এই মহোৎসৱত দুষ্প্ৰাপ্য চিয়ানাহৰ সংৰক্ষণৰ বাবে বিশেষ সজাগতাৰ সৃষ্টি কৰা হ'ব। অস্মিতা চলিহাই সৰুসজাৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত ইয়োনেক্স ছানৰাইজ গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ 100 বেডমিণ্টন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছে। খেলুৱৈগৰাকী কালি মহিলা ছিংগলছৰ ছেমিফাইনেলত ষষ্ঠ বাছনিপ্ৰাপ্ত চীনা টাইপেইৰ টং চিউ টঙৰ হাতত পৰাজিত হৈ ব্ৰঞ্জৰ পদকত সন্তুষ্ট থাকিবলগীয়া হয়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।